আদি পুস্তক এক অধ্যায় প্ৰথম দিন। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল। তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল, আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল। ঈশ্বৰে ক'লে, পোহৰ হওক। তেতিয়া পোহৰ হ'ল। ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে। তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। পাছত ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি থলে। এইদৰে গধূলি হ'ল আৰু পুৱা হোৱাত একদিন হ'ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্ৰথম দিন হ'ল। দ্বিতীয় দিন। তাৰ পাছত ঈশ্বৰে ক'লে, জলৰ মাজত ভাগ হৈ এক বিখতিত খালী অংশ হওক, আৰু ই জলক দুভাগ কৰক। এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে, আৰু তলত থকা জলৰ ভাগৰ পৰা ওপৰ জলৰ ভাগক পৃথক কৰিলে। তাতে তেনেদৰেই হ'ল। ঈশ্বৰে সেই বিখতিত খালী অংশৰ নাম আকাশ ৰাখিলে। গধূলি আৰু পুৱা হলত দ্বিতীয় দিন হ'ল। তৃতীয় দিন। তাৰ পাছত ঈশ্বৰে ক'লে, আকাশৰ তলত থকা জলভাগ এক ঠাইত আহি গোট খাওক, আৰু শুকান ভূমি ওলাওক। তেতিয়া তেনেদৰেই হ'ল। ঈশ্বৰে শুকান ভূমিৰ নাম স্থল আৰু গোট খোৱা জলৰ ভাগৰ নাম সমুদ্ৰ থলে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। ঈশ্বৰে ক'লে, ভূমিয়ে ঘাঁহ বন শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বৃজ থকা গছ উৎপন্ন কৰক। বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফল গছ স্থলভাগৰ ওপৰত গজি উঠক। তাতে তেনেদৰেই হ'ল। ভূমিত ঘাঁহ বন শস্যদাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ'ল। বিভিন্ন ধৰণৰ ফল গছ হ'ল আৰু ফলৰ ভিতৰত গুটি হ'ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। গধূলি আৰু পুৱা হোৱাত পাছত তৃতীয় দিন হ'ল। চতুৰ্থৰ দিন। তাৰ পাছত ঈশ্বৰে ক'লে, পোহৰ হ'বলৈ আকাশত অনেক জ্যোতিবোৰ হওক। সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু দিন আৰু বছৰৰ চিনৰূপে ব্যৱহাৰ হওক। সেইবোৰে পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওক। তেতিয়া তেনেদৰেই হ'ল। ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহাজ্যোতি আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্মাণ কৰিলে। ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে, যাতে সেইবোৰে পৃথিৱীৰ ওপৰত পোহৰ দিয়ে, দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থৰ দিন হ'ল। পঞ্চম দিন। তাৰ পাছত ঈশ্বৰে ক'লে, বিভিন্ন প্ৰাণীৰে জলভাগ পূৰ্ণ হওক, আৰু পৃথিৱীৰ ওপৰৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উৰি ফুৰক। এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্ৰাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্ৰকাৰৰ উৰক প্ৰাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। ঈশ্বৰে সেইবোৰক আশীৰ্বাদ কৰি ক'লে, বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা। পৃথিৱীৰ ওপৰত চৰাইবোৰো নিজৰ সংখ্যা বৃদ্ধি কৰক। গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ'ল। ষষ্ঠ দিন। তাৰ পাছত ঈশ্বৰে ক'লে, পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওক, ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানাবিধ বনৰীয়া জন্তু উৎপন্ন হওক। তাতে তেনেকুৱাই হ'ল। ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্মাণ কৰিলে। তেতিয়া ঈশ্বৰে সেইবোৰ উত্তম দেখিলে। প্ৰথম মনুষ্যৰ নিৰ্মাণ। তাৰ পাছত ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰোঁ হওক। তেওঁলোকে সমুদ্ৰৰ মাছ আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা প্ৰাণীৰ ওপৰত অধিকাৰ চলাওক। তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰেই মানুহ সৃষ্টি কৰিলে। তেওঁলোকৰ পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰি ক'লে, তোমালোক বহু বংশ হোৱা, বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাত বশীভূত কৰা, সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীৰ ওপৰত বিচৰণ কৰা সকলো প্ৰাণীৰ ওপৰত অধিকাৰ চলোৱা। ঈশ্বৰে ক'লে, চোৱা, গোটেই পৃথিৱীৰ উপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফল ধৰা গছ মই তোমালোকক দিলোঁ, সেয়ে তোমালোকৰ আহাৰ হ'ব। সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্ৰাণীৰ আহাৰৰ কাৰণে সকলো কেঁচা বন দিলোঁ। তাতে তেনেকুৱাই হ'ল। পাছত ঈশ্বৰে নিজেই নিৰ্মাণ কৰা সকলোকে চালে, সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ'ল।